প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে ভক্তিবচন অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ অভিনন্দন জনাইছো প্ৰিয় শ্ৰোতা।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
প্ৰিয় শ্ৰোতা, আপুনি নিজকে খুব অকলশৰীয়া অসহায় অনুভৱ কৰিছেনে? তেন্তে আপোনালৈ আনিছো এটি সুখবৰ। সেয়া হৈছে আপোনাৰ দুখ, যাতনা, কষ্ট যিমানেই বেদনাদায়ক হলেও প্ৰভু যীশুৱে আপোনাৰ লগ কেতিয়াও নাহে। তেওঁ সদায় আপোনাৰ সংগে সংগে, আপোনাৰ পদে পদে, আপোনাৰ সাৰথি হৈ লগতে থাকে। তেওঁক আপুনি যিকোনো পৰিস্থিতিত বিশ্বাস কৰিব পাৰে। তেওঁ লগত থকাত আপুনি কেতিয়াও অকলশৰীয়া আৰু অসহায় নহয়। আহক এবাৰ আকৌ আজি আমি নিজকে প্ৰস্তুত কৰোঁ ঈশ্বৰৰ জীৱনময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন শুনিবলৈ।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে বুলিও আমি আশা কৰিছো। এই অনুষ্ঠান শুনি আপুনি বাৰু কিবা প্ৰকাৰে লাভৱান হোৱা বুলি ভাবেনে? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ বাৰু কিবা মতামত বা দিহা পৰামৰ্শ আদি জনাবলগীয়া আছে নেকি, বা আপোনাৰ কিবা জানিবলগীয়া কথা আছে নেকি, অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াবচোন। আমি আমাৰ শ্ৰোতাসকলক আমাৰ প্ৰতিটো অনুষ্ঠানতেই অনুৰোধ জনাওঁ আমালৈ যাতে চিঠি পত্ৰ লিখে। আজিও জনাইছো, অনুগ্ৰহ কৰি পাৰিলে আজি এই দুখাৰিমান লিখি পঠিয়াওক। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ নত কৰো হওক। আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ, কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ নিগূঢ় তত্ত্ব বুজাই দিয়াৰ যোগ্যতা আমাৰ নাই, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰত্যেকৰে প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ স্পষ্ট মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পৰা গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি আলোচনা কৰা কথাবোৰ আপোনাৰ মনত আছেনে বাৰু? যোৱা অনুষ্ঠানত আমি এই গালাটীয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো, নহয় জানো? যোৱা অনুষ্ঠানত আমি বিশেষকৈ এটা কথা আলোচনা কৰিছিলো আৰু সেইটো হৈছে খ্ৰীষ্টীয় বিশ্বাসী জীৱন যাপন কৰাৰ নীতিৰ বিষয়ে। খ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছত যে আকৌ কোনোধৰণৰ বিধি বিধানৰ অধীন হোৱা অনুচিত সেই কথা বুজাই পাচনি পৌলে গালাটীয়াত থকা মণ্ডলীলৈ এই পত্ৰখন লিখিছিল। চুন্নত হোৱাৰো যে প্ৰয়োজন নাই সেই কথা তেওঁ দৃঢ়ভাৱে কৈছিল। তেওঁ কৈছিল যদি চুন্নত হ'ব পাৰিয়েই তেনেহলে তেওঁ সেই কথা ইতিমধ্যে প্ৰচাৰ কৰি আহিলেহেঁতেন, আৰু তেতিয়াহলে তেওঁ খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰা কাৰণে ইমান দুখ কষ্ট সহ্য কৰিব লগা নহলহেঁতেন। পাচনি পৌলে কোৱা আমি দেখিছিলো যে আমি খ্ৰীষ্টত স্বাধীনতালৈহে আমন্ত্ৰিত হৈছো, সকলো ধৰণৰ বিধি বিধানৰ পৰা স্বাধীনতা। গতিকে খ্ৰীষ্টীয় জীৱন কোনো বিধি বিধানৰ জীৱন নহয়, স্বাধীন জীৱন। আনহাতে পাচনি পৌলে এইবুলিও সুকীয়াই দিছে যে সেই স্বাধীনতা আমাৰ মাংসিক অভিলাষ পূৰণৰ কাৰণে ব্যৱহাৰ কৰিব নালাগে। কিন্তু খ্ৰীষ্টীয় জীৱন হৈছে প্ৰেমৰ জীৱন। খ্ৰীষ্টৰ প্ৰেমৰ দ্বাৰা অনুপ্ৰাণিত হৈ ইজনে সিজনৰ দাস্য কৰ্ম কৰিবলৈ আগবঢ়া উচিত। প্ৰেম হৈছে গোটেই 10 আজ্ঞাৰ মূল ভেটি। ঈশ্বৰৰ প্ৰতি প্ৰেম, মানুহৰ প্ৰতি প্ৰেম, এয়েই হৈছে খ্ৰীষ্টীয় জীৱন যাপনৰ নীতি। কোনো বিধি বিধানৰ ভয়ত নহয়, কিন্তু পিতৃ ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰা অনুপ্ৰাণিত হৈহে খ্ৰীষ্টীয় জীৱন যাপন কৰা উচিত। সেই প্ৰেমেই খ্ৰীষ্টীয় জীৱনৰ মূল চালিকা শক্তি হোৱা উচিত। এই চালিকা শক্তিৰ উৎস পবিত্ৰ আত্মা। যীশুখ্ৰীষ্টক গ্ৰহণ কৰা প্ৰতিজন লোকেই ঈশ্বৰৰ সন্তান হৈ পৰে আৰু তাৰ প্ৰমাণস্বৰূপে পবিত্ৰ আত্মা লাভ কৰে। পবিত্ৰ আত্মাৰ শক্তিৰেই খ্ৰীষ্টীয় জীৱন যাপন কৰিব লাগে। আজিৰ অনুষ্ঠানত আমি এই গালাটীয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিম। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। আপোনাৰ লগত যদি বাইবেল নাই, সোনকালে এখন যোগাৰ কৰি ল'বলৈ যেন চেষ্টা কৰে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম 5 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। কিন্তু তোমালোকে যদি পৰস্পৰ কামোৰা কামুৰি গিলাগিলি কৰা, তেন্তে ইজনে সিজনৰ দ্বাৰাই যেন বিনষ্ট নোহোৱা তাইলৈ সাৱধান হবা। ইয়াৰ আগৰ পদ দুটাত পাচনি পৌলে কৈছে যে খ্ৰীষ্টীয় বিশ্বাসীসকলে প্ৰেমেৰে এজনে আনজনৰ দাস্য কৰ্ম কৰা উচিত, কাৰণ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা, এইটোৱেই সমুদায় বিধানৰ মূল তত্ত্ব। গতিকে এই 15 নম্বৰ পদত তেওঁ সুকীয়াই দিছে যাতে খ্ৰীষ্টীয় বিশ্বাসীসকলে পৰস্পৰে পৰস্পৰৰ লগত কাজিয়া পেচাল দণ্ড খৰিয়াল আদি নকৰে। এজন বিখ্যাত প্ৰচাৰকে কৈছিল, মই এই শাস্ত্ৰপদটোৰ ভিত্তিত শাস্ত্ৰশিক্ষা দিবলৈ প্ৰায়ে ইচ্ছা কৰো আৰু সেই শাস্ত্ৰশিক্ষাৰ শীৰ্ষক দিব খোজো নৰমাংসভোজী খ্ৰীষ্টিয়ান। অৱশ্যে সঁচাসচিকৈ নৰমাংস খোৱাৰ কথা তেওঁ কোৱা নাই, পাচনি পৌলেও সেই কথা কোৱা নাই। ইয়াত আচলতে মানুহৰ মাজৰ হিংসা, দেশ, পৰচৰ্চা, কটু সমালোচনা, বিভিন্ন ধৰণৰ বাদ বিবাদ, হাই দণ্ড আদিৰ কথাহে কোৱা হৈছে। ইজনে সিজনৰ মংগল নিচিন্তি অপকাৰ কৰাৰ কথাহে কোৱা হৈছে। প্ৰিয় শ্ৰোতা, আমি যদি আমাৰ সমাজৰ অৱস্থা অলপ চিন্তা কৰি চাওঁ, তেনেহলে বাৰু কেনেকুৱা এটা অৱস্থা প্ৰায়ে আমি দেখা পাওঁ? ঠিক এনেকুৱা অৱস্থাই নেদেখোনে? আমাৰ মাজত কামোৰা কামুৰি, গিলাগিলি আদি চলি নাথাকেনে বাৰু? এই যি কামোৰ পগলা কুকুৰৰ কামোৰতকৈও বেয়া কামোৰ। এই কামোৰে যি জখম কৰে তাক সুস্থ কৰিবলৈ একো দৰৱ দিব নোৱাৰি, কেৱল সেই জখম, সেই আঘাতৰ পৰা কষ্ট সহ্য কৰিব লগাহে হয়। এনেদৰে পগলা কুকুৰতকৈও বেয়াকৈ কামোৰা বহুতো ব্যক্তি আজি সমাজত আছে। তেনে ব্যক্তিয়ে সুবিধা পালেই আমাক গ্ৰাস কৰিব খোজে। আজি খ্ৰীষ্টীয় মণ্ডলীয়ে জগতৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰা হৈছে। খ্ৰীষ্টীয় মণ্ডলীয়ে আকৰ্ষণ হেৰুৱাই পেলোৱা যেন লাগে। এইটো দুখ লগা কথা, কাৰণ খ্ৰীষ্টীয় মণ্ডলীত বহুতো প্ৰকৃত সৎ বিশ্বাসী আছে, বহুতো সুন্দৰ মনোগ্ৰাহী শিক্ষা দিব পৰা পালক, শিক্ষক, প্ৰচাৰক আছে, কিন্তু মাত্ৰ কেইজনমান তথাকথিত খ্ৰীষ্টিয়ানৰ জীৱন আৰু আচাৰ ব্যৱহাৰে জগতক খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতি বিৰূপ ভাৱাপন্ন কৰি তুলিছে। এনেকুৱা কিছুমান লোক থকাৰ কাৰণেই বহুতো মণ্ডলীত পৰস্পৰৰ মাজত প্ৰেমৰ অভাৱ, পৰস্পৰৰ মাজত কামোৰা কামুৰি, গিলাগিলি চলি থাকে। এইটো অতি দুখ লগা কথা। কিন্তু আমি এটা কথা সদায় মনত ৰখা উচিত যে খ্ৰীষ্টীয় সমাজত থকা এনেকুৱা তথাকথিত নামধাৰী খ্ৰীষ্টিয়ানসকলৰ উপস্থিতিকো নেওচি অগণন লোক আজি খ্ৰীষ্টলৈ আহি আছে। সেয়া প্ৰভু যীশুৰ ঐশ্বৰিক শক্তিৰ ফল, প্ৰভু যীশুৰ ব্যক্তিত্বৰ চৰম আকৰ্ষণ। কোনো মানুহৰ কৃতিত্ব নহয়, কিন্তু আমি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে সমাজৰ আগত আদৰ্শ ব্যক্তি হিচাপে জীয়াই থাকিবলৈ শিকা উচিত। এতিয়া আমি এই গালাতিয়া পুস্তকৰ এটা গুৰুত্বপূৰ্ণ ভাগত প্ৰৱেশ কৰিম। এই ভাগটোৰ আমি এটা নাম দিব পাৰো, বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণ লাভ কৰি আত্মাৰে চলিলে আত্মাৰ ফল আমাৰ জীৱনত উৎপন্ন হয়। এতিয়া আমি দেখিবলৈ পাম, পাচনি পৌলে মাংসিক অভিলাষৰ বশৱৰ্তী হৈ যাপন কৰা জীৱন আৰু আত্মাৰে যাপন কৰা জীৱনৰ মাজত যি পাৰ্থক্য, সেই পাৰ্থক্যৰ কথা স্পষ্টভাৱে দাঙি ধৰিছে। এই গোটেই অংশটোত এই জীৱনৰ বিষয়েই কোৱা হৈছে। এই বিশেষ অংশটোত থকা কথাখিনি আলোচনা কৰাৰ আগতে আমি ইতিমধ্যে যি যি কথা পাই আহিলো সেই কথা আকৌ মনত পেলাই চোৱা উচিত। আমি এতিয়া যি অংশ অধ্যয়ন কৰি আছো এই অংশটোৰ মূল বিষয় হৈছে পবিত্ৰ আত্মাৰ যোগেদি পবিত্ৰীকৰণ। পাচনি পৌলে আমাক খ্ৰীষ্টে যি স্বাধীনতাৰ নিমিত্তে আমন্ত্ৰিত কৰিলে সেই স্বাধীনতাত সুস্থিৰ হবলৈ কৈছে। পাঁচ নম্বৰ অধ্যায়ৰ প্ৰথম পদ, খ্ৰীষ্টই আমাক কিহৰ পৰা স্বাধীন কৰিলে, এই বিষয়ে পাচনি পৌলে এই পুস্তকত ইতিমধ্যে কেইবাটাও কথা উল্লেখ কৰিছে। প্ৰথম অধ্যায়ৰ চাৰি নম্বৰ পদত তেওঁ কৈছে যে খ্ৰীষ্টই আমাক এই মন্দ জগতৰ পৰা উদ্ধাৰ কৰিলে, অৰ্থাৎ আমি আৰু এই মন্দজগতৰ সেৱা কৰিব নালাগে। তাৰ পাছত দুই নম্বৰ অধ্যায়ৰ বিশ নম্বৰ পদত তেওঁ কৈছে, যদিও মই যিছো সেয়ে আৰু মই নহয়, আপুনি বা মই নিজে নিজৰ শক্তিৰে খ্ৰীষ্টীয় বিশ্বাসী জীৱন যাপন কৰিব নোৱাৰো, কিন্তু সেই জীৱন খ্ৰীষ্টই আমাক দিয়ে। অৰ্থাৎ খ্ৰীষ্টীয় জীৱন যাপন কৰাৰ যি দায়িত্ব, সেই দায়িত্বও খ্ৰীষ্টই নিজে লৈছে। এইটো অতি সুন্দৰ, অতি চমকপ্ৰদ স্বাধীনতা। তিনি নম্বৰ অধ্যায়ৰ তেৰ নম্বৰ পদত পাচনি পৌলে কৈছে যে আমাক বিধানৰ হাপৰ পৰা মুক্ত কৰা হল, আমাক বিধানৰ ৰায় আৰু দণ্ডৰ পৰা মুক্ত কৰা হল, আচলতে আমাক বিধানৰ কবলৰ পৰা, বিধানৰ অধীনৰ পৰাই মুক্ত কৰা হল। কিন্তু পাছে কাল সম্পূৰ্ণ হলত বিধানৰ অধীন হোৱাবিলাকক মুক্ত কৰিবলৈ আৰু আমি তুলনীয়া পুত্ৰৰ বাপ পাবলৈ তিৰোতাত জন্ম পোৱা আৰু বিধানৰ অধীনে জন্ম পোৱা নিজ পুত্ৰক ঈশ্বৰে পঠাই দিলে। চাৰি নম্বৰ অধ্যায়ৰ চাৰি আৰু পাঁচ নম্বৰ পদ, মাংসৰ অভিলাষৰ বশৱৰ্তী হৈ চলা আৰু আত্মাৰে নিয়ন্ত্ৰিত হৈ জীৱন কটোৱাৰ মাজত যি পাৰ্থক্য আছে সেই পাৰ্থক্যৰ কথা পৌলে এতিয়া প্ৰকাশ কৰিব। এই বিষয়টো তেওঁ এনেদৰে আৰম্ভ কৰিছে। ষোল্ল নম্বৰ পদ চাওক, কিন্তু মই কওঁ তোমালোকে আত্মাৰে চলা, তাতে কোনোমতে তোমালোকে মাংসৰ অভিলাষ পূৰ্ণ কৰিবা। এই পদটোতেই খ্ৰীষ্টীয় জীৱন যাপনৰ অতি প্ৰয়োজনীয় নীতিটো উল্লেখ কৰা হৈছে। নীতিটো হৈছে আত্মাৰে চলা। ইয়াৰ এই চলা শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে পেৰিপাতিয় আৰু ইয়াৰ অৰ্থ হৈছে ইফালৰ পৰা সিফাললৈ খোজকাঢ়ি ফুৰা। গ্ৰীচ দেশৰ এথেন্স নগৰৰ এখন দৰ্শন অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাতা ব্যক্তিজনে যেতিয়া কিবা চিন্তা কৰিছিল, তেওঁ ইফালৰ পৰা সিফাললৈ পাইচাৰি কৰি চিন্তা কৰিছিল। আৰু তেনেদৰে খোজকাঢ়ি থকা কামটো বুজাবলৈ এই পেৰিপাতীয় শব্দটো ব্যৱহাৰ কৰা হৈছিল। আমাৰো খ্ৰীষ্টীয় জীৱনৰ নীতি হোৱা উচিত এনেদৰে আত্মাতে মগ্ন হৈ চলা। যদি আমি আত্মাত চলো, তেতিয়াহ'লে আমাৰ কি লাভ হ'ব? আমি মাংসৰ অভিলাষ পূৰ্ণ কৰাকৈ থাকিব পাৰিম, মাংসৰ অভিলাষক জয় কৰিব পাৰিম। আমি অভিলাষ বুলি কওঁতে সাধাৰণতে বেয়া অৰ্থহে বুজি পাওঁ, কিন্তু মূল গ্ৰীক শব্দটোৱে বেয়া অৰ্থই মাথোন নুবুজায়। মাংসৰ অভিলাষ মানে আমাৰ তেজ মঙহৰ এই দেহাটোৱে ইচ্ছা কৰা বিষয়বোৰ, সেই সকলোবোৰ বেয়া আৰু অনৈতিক নহবও পাৰে। যেনে ধৰক গান, চিত্ৰকলা আদিও আমাৰ মাংসৰ অভিলাষ। নানা ধৰণৰ সৎকাৰ্য কৰি ধাৰ্মিকতা অৰ্জন কৰিবলৈ চেষ্টা কৰাটোও আমাৰ মাংসৰেই অভিলাষ। এই কামবোৰ নিশ্চয় মন্দ কাৰ্য নহয়, কিন্তু এই কাৰ্যবোৰে আত্মিক ভাৱচিন্তা, আত্মিক কাৰ্যৰ স্থান লৈ ল'ব পাৰে। ধৰক কিছুমান লোকৰ বিশেষ বিশেষ হবি অৰ্থাৎ ভালপোৱা কাম থাকে। কোনোবাই হয়তো এই হবিক লৈয়েই ইমান ব্যস্ত হৈ পৰিব পাৰে যে ঈশ্বৰলৈ সময় দিবলৈ আহৰিয়েই নাপাব পাৰে, ঈশ্বৰৰ পৰিচৰ্যাত ভাগ ল'বলৈ মনেই নকৰিব পাৰে। বহুতো লোকে আজিকালি টিভি চাই সময় কটায়। টিভি আমিও চাওঁ, কিন্তু টিভিয়ে যদি আমাৰ বেছিভাগ সময় লৈ লয় আৰু ঈশ্বৰৰ কথা ভাবিবলৈ, ঈশ্বৰৰ সেৱা কৰিবলৈ আমাৰ সময় নাথাকে, তেন্তে আমি সেই টিভি চোৱা কামটো নিয়ন্ত্ৰণ কৰা উচিত। টিভি চোৱাটো মাংসৰ অভিলাষ, ভাল ভাল অনুষ্ঠানবোৰ আমাৰ চাবলৈ মন যায়। কিন্তু যদি টিভি চোৱা কামটোৱেই আমাক আত্মিক দিশৰ পৰা আঁতৰাই নিয়ে, তেনেহলে সেইটো ভুল কাম। কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে, কাৰণ তোমালোকে যি কৰিবলৈ ইচ্ছা কৰা তাক যাতে তোমালোকে নকৰিবা, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধাবিৰুদ্ধী। মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অবিৰাম যুদ্ধ কৰি থাকে, এই দুয়োটা পৰস্পৰ বিৰুদ্ধাবিৰুদ্ধী। গতিকে মাংসৰ অভিলাষৰ বশত চলিলে আমি আত্মাৰ ইচ্ছামতে কাম কৰিব নোৱাৰো, কৰা উচিত বুলি জানিলেও নোৱাৰো। আনহাতে যিহেতু আত্মা মাংসৰ অভিলাষ বিৰুদ্ধী, গতিকে আত্মাৰ বশত চলা মানুহে মাংসৰ অভিলাষ অৰ্থাৎ পুৰণি প্ৰকৃতিৰ ইচ্ছা পালন নকৰে। এইটো অতি গুৰুত্বপূৰ্ণ কথা। মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে কাৰ্য কৰে। যীশুখ্ৰীষ্টক গ্ৰহণ কৰি নতুন জন্ম লাভ কৰাৰ লগে লগে ঈশ্বৰে আমাক এটা নতুন স্বভাৱ, নতুন প্ৰকৃতি দিয়ে। প্ৰভু যীশুৱে নিকোডিমক এই কথাটোকে এনেদৰে বুজাইছিল, মাংসৰ পৰা যি জন্মে সি মাংস, আৰু আত্মাৰ পৰা যি জন্মে সি আত্মাই। যোহন 3:6 কিন্তু নতুন জন্ম লাভ কৰি নতুন স্বভাৱ পোৱাৰ পাছতো পুৰণি স্বভাৱটো আমাৰ লগত থাকেই। এই জীৱনকালত এই পুৰণি প্ৰকৃতিটোৰ পৰা আমি ৰেহাই পাব নোৱাৰো। আমি যদি এই পুৰণি প্ৰকৃতিৰ পৰা ৰেহাই পালো বুলি ভাবো, তেনেহলে মাৰাত্মক ভুল কৰা হ'ব। সেইবাবেই জোহনে এনেদৰে কৈছিল, আমাৰ পাপ নাই বুলি যদি কওঁ, তেন্তে আমি নিজেই নিজকে ভুলাওঁ আৰু আমাৰ অন্তৰত সত্যতা নাই। 1 John 1:8 আমাৰ সত্যতা নাই মানে আমি মিছলীয়া, অৰ্থাৎ নিজকে সম্পূৰ্ণ শুদ্ধ সিদ্ধ বুলি ভবা লোক মিছলীয়া। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ দুটা প্ৰকৃতি থাকে, পুৰণি প্ৰকৃতি আৰু নতুন প্ৰকৃতি। ৰোমিয়া পত্ৰৰ শেষৰ ভাগত পাচনি পৌলে এই কথাটোকেই বুজাইছে। পৌলে নিজৰ জীৱনত এই দুই প্ৰকৃতিৰ যুঁজভাগৰ অভিজ্ঞতা লাভ কৰিছিল। আজিও প্ৰায়ভাগ বিশ্বাসীয়ে এই কথা নিজৰ নিজৰ জীৱনত উপলব্ধি কৰে, মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে যুঁজ কৰে। নতুন প্ৰকৃতিটোৱে পুৰণি প্ৰকৃতিৰ বিৰোধিতা কৰে। গতিকে আমি কৰিবলৈ ইচ্ছা কৰা কাম কৰিব নোৱাৰো। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আপোনাৰ জীৱনত এই কথা উপলব্ধি কৰিছেনে? আমাৰ পুৰণি প্ৰকৃতিয়ে আমাক ঈশ্বৰৰ পৰা আঁতৰাই ৰাখিব খোজে, আমাৰ মাংসিক অভিলাষ পূৰণ কৰিব বিচাৰে। আনহাতে নতুন প্ৰকৃতিয়ে ঈশ্বৰক বিচাৰে, ঈশ্বৰৰ ইচ্ছা পূৰণ কৰিব বিচাৰে। কিন্তু যেতিয়া আমি আত্মাত চলো, তেতিয়া আমি পুৰণি প্ৰকৃতিক জয় কৰি নতুন প্ৰকৃতিৰ মতে জীৱন কটাব পাৰো। কিন্তু তোমালোক যদি আত্মাৰ দ্বাৰাই চালিত হোৱা, তেন্তে তোমালোক বিধানৰ অধীন নোহোৱা। আত্মাৰ অধীনত চলা জীৱন উচ্চ পৰ্যায়ৰ জীৱন, কোনো বিধি বিধানৰ জীৱন নহয়, ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখি ঈশ্বৰৰ ইচ্ছা পালন কৰি যোৱা জীৱন। এতিয়া পাচনি পৌলে মাংসৰ কাৰ্যনো কি সেই কথা পৰিষ্কাৰ কৰি দিছে। 19-21 পদ একেলগে পঢ়ি দিছো। কিন্তু মাংসৰ কাৰ্যবোৰ জনাজাত, সেয়ে ব্যভিচাৰ, অসুচি কাৰ্য, লম্পট আচৰণ, দেৱপূজা, মায়াকৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং, ৰাগ, বিৰোধ, বিভেদ, নানা মত, অসূয়া, মত্ততা, ৰংগৰস আৰু এইবোৰৰ নিচিনা আন আন কাৰ্য। এই সকলোৰ বিষয়ে যেনেকৈ মই পূৰ্বে তোমালোকক কৈছিলো, তেনেকৈ এতিয়াও আগেয়ে কৈছো, যিবিলাকে এনে আচৰণ কৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। ইয়াত যিমানবোৰ পাপৰ কথা উল্লেখ কৰা হৈছে, সেইবোৰক আমি চাৰিটা ভাগত ভগাব পাৰো। ইন্দ্ৰিয়ৰ পাপ, ধৰ্মীয় পাপ, সামাজিক পাপ আৰু ব্যক্তিগত পাপ। ইন্দ্ৰিয়ৰ পাপ অৰ্থাৎ আমাৰ শৰীৰৰ যোগেদি কৰা পাপবোৰ হৈছে ব্যভিচাৰ, অসুচি কাৰ্য অৰ্থাৎ বিভিন্ন ধৰণৰ ঘিনলগীয়া কাৰ্য, যৌন বিষয়ক পাপ, অশ্লীল কিতাপ পঢ়া, অশ্লীল চিনেমা চোৱা ইত্যাদি। লম্পট আচৰণ, এইটো যৌন বিষয়ক কুস্বভাৱ। বিভিন্ন ধৰণৰ ধৰ্মীয় পাপবোৰ হৈছে দেৱপূজা, কেৱল বিভিন্ন দেৱ দেৱীৰ পূজা কৰাৰ কথাটোকে ইয়াত বুজোৱা হোৱা নাই। আমি যদি টকা পইচা, আমাৰ চাকৰি, আমাৰ আত্মীয় স্বজন নাইবা যিকোনো বস্তু বা বিষয়ক ঈশ্বৰতকৈ আগত স্থান দিওঁ, তেনেহলে সেয়া দেৱপূজা কৰাৰ নিচিনা হয়। মায়াকৰ্ম, আজিকালি আমি মায়াকৰ্মত ভাগ নোলোৱা বুলি ভাবিব পাৰো, কিন্তু নানা ধৰণৰ ৰাগিয়াল বস্তু, বিশেষকৈ ড্ৰাগছ আদি সেৱন কৰাটো এই মায়াকৰ্মৰ শাৰীতেই পৰে। নানাবিধ শত্ৰুতা, এই বিষয়ে বহলাই নকলেও হ'ব নহয় জানো। বিবাদ, বিবাদ বুলি কওঁতে আমি নিশ্চয় বুজি পাইছো যে আমাৰ মাজত এইটো অতি সঘনাই ঘটি থকা কাৰ্য। বহু সময়ত দেখাদেখিকৈ নহলেও আমি পেটে পেটে যুঁজ বাগৰ কৰি নাথাকোনে বাৰু। আমাৰ বিশ্বাসৰ সৰু সুৰা খুটি নাতিবোৰক লৈও আমি নানা ধৰণৰ বিবাদ নকৰোনে বাৰু। সামাজিক পাপ, ঈৰ্ষা, আনৰ প্ৰতি হিংসাত জ্বলি থকাটো সঘনাই ঘটা ঘটনা নহয়নে বাৰু। খং, ৰাগ, অলপতে খং উঠা, একেবাৰে খঙত অগ্নিশৰ্মা হৈ পৰা। বিৰোধ, এই বিৰোধৰ ভাৱ আচলতে আগতে উল্লেখ কৰি অহা পাপবোৰৰ ফলতেই উৎপন্ন হয়, ইয়ো মাংসিকতাৰ ফল। বিভেদ, দলাদলি হোৱা, দল পকোৱা, আমাৰ নিজৰ লাভৰ কাৰণে আমি প্ৰায়েই দল পকাবলৈ চেষ্টা নকৰোনে। নানা মত, আমাৰ মাজত মতৰ অমিল হয় কাৰণ আমি সাধাৰণতে নিজৰ লাভলৈ চাওঁ, নাইবা আমি নম্ৰ নহয়। অসূয়া, এইটো এটা মাংসিকতাৰ পাপ। ব্যক্তিগত পাপ, মত্ততা, ৰাগিয়াল বস্তু সেৱন নকৰাকৈও আমি কোনো বিষয়ক লৈ ইমান মত্ত হৈ থাকিব পাৰো যে আমি আন কথা ভাবিবলৈ সময়েই নাপাওঁ। ৰংগৰস, জাগতিক লাহ বিলাহ, খোৱা বোৱা, যৌনতা আদিক লৈ আমি ব্যস্ত হৈ থাকিব পাৰো, ইয়েই ৰংগৰস, ইয়ো মাংসিকতা। শেষত এইবোৰৰে নিচিনা আন আন কাৰ্য বুলি পৌলে কৈছে, অৰ্থাৎ এই তালিকাখন শেষ হোৱা নাই, আৰু আছে। যিবিলাকে এনে আচৰণ কৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। আচৰণ কৰে মানে এইবোৰ কামত অনবৰতে ব্যস্ত থকাটো বুজোৱা হৈছে। প্ৰভু যীশুৱে অপব্যয় পুত্ৰৰ দৃষ্টান্ত দিছিল, কিন্তু সেই অপব্যয় পুত্ৰই গাহৰিৰ গঁড়ালতেই চিৰদিন থাকি যোৱা নাছিল, আকৌ পিতাকৰ ওচৰলৈ ঘূৰি আহিছিল। গাহৰিৰ গঁড়ালত গাহৰিহে থাকে, কোনো সন্তান যদি তাত থাকিবলগীয়া হয় সেই ঠাইৰ পৰা ঘূৰি নহালৈকে শান্তি নাপায়, আৰু এদিন সেই সন্তান পিতাকৰ ওচৰলৈ ঘূৰি আহিবই। প্ৰিয় শ্ৰোতা, আপুনি যদি পাপত জীয়াই থাকি ভাল পায় তেন্তে ভয়ংকৰ কথা, কাৰণ পাপত জীয়াই থাকি অশান্তি নোপোৱা লোক ঈশ্বৰৰ সন্তান নহয়। আমি নিজৰ নিজৰ জীৱন পৰীক্ষা কৰি চোৱা উচিত, আমি বাৰু পাপত জীয়াই আছো নেকি, আমি বাৰু পৰাজিত জীৱন যাপন কৰি আছো নেকি, আমাৰ জীৱনত শান্তি আছেনে বাৰু, পিতৃ ঈশ্বৰৰ মধুৰ সহভাগিতা আমি উপভোগ কৰি আছোনে বাৰু। এই কথাবোৰ আমি গুৰুত্ব সহকাৰে চিন্তা কৰি চাওঁচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা,
ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিব। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিঠিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সপল ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। ঠিকনাটো আকৌ এবাৰ কৈছোঁ, ভক্তিবচন ট্ৰান্সপল ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
যিসু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিসু।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰে।
তুমি সৃজিছিলা জুন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিসু তুমি আহা। তুমি সৃজিছিলা জুন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিসু তুমি আহা। যিসু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিসু। যিসু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিসু।
আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক।
তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিসু তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিসু তুমি চিৰদিনে মোৰ। যিসু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিসু, প্ৰভু যিসু, প্ৰভু যিসু, প্ৰভু যিসু,